প্রিয়া আকাশবাণী, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ বাণিজ্যিক ৰন্ধন গেছৰ অতিৰিক্ত 20% আৱণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আয়োজিত ভাৰত বিদ্যুৎ সন্মিলনৰ তৃতীয় দিনা কালি ভাৰত আফ্ৰিকা কৌশলগত সহযোগিতা বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 48 ঘণ্টাৰ ভিতৰত হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰি দিলে ইৰাণৰ শক্তি প্ৰকল্পসমূহ ধ্বংস কৰা হ'ব বুলি সকীয়াই দিছে। তিব্বত চৰকাৰৰ নেতৃবৰ্গই চীনে নতুনকৈ গ্ৰহণ কৰা জাতীয় একতাৰ প্ৰগতি আইনক তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰু অনাহত সিঙে ইণ্ডিয়ান অপেন PSA স্কোৱাশ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ বাণিজ্যিক ৰন্ধন গেছৰ অতিৰিক্ত 20% আৱণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াকে লৈ সামগ্ৰিক আৱণ্টন 50% বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত পাইপযোগে ৰন্ধন গেছৰ যোগান ব্যৱস্থাৰ সম্প্ৰসাৰণৰ বাবে গ্ৰহণ কৰা সুচল সংস্কাৰৰ ভিত্তিত দিয়া 10% আৱণ্টনো আছে। এই অতিৰিক্ত আৱণ্টন ৰেষ্টুৰা, ধাবা, হোটেল, ঔদ্যোগিক কেণ্টিন, দুগ্ধ উৎপাদন প্ৰতিষ্ঠান, ৰাজসাহায্যযুক্ত কেণ্টিন আৰু ৰাজ্যিক বা স্থানীয় সংস্থাৰ দ্বাৰা পৰিচালিত অন্যান্য খণ্ডক অগ্ৰাধিকাৰ দিয়া হ'ব। চৰকাৰে পেট্ৰল, ডিজেল আৰু LPGৰ অভাৱ নহয় বুলি নাগৰিকক আশ্বাস দিছে। পেট্ৰলিয়াম আৰু গেছ মন্ত্ৰালয়ে এটা বিবৃতিযোগে শোধনাগাৰসমূহত ঘৰুৱা ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰা হৈছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে লগতে কয় যে ৰন্ধন গেছৰ মজুতকৰণ আৰু কোলা বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত অভিযান অব্যাহত আছে। ইফালে বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে জনাইছে যে তেওঁলোকে জাহাজৰ আহ যাহ, বন্দৰ পৰিচালনা, ভাৰতীয় নাবিকৰ সুৰক্ষা তথা সামুদ্ৰিক পথেৰে হোৱা বাণিজ্য অব্যাহত ৰখাৰ বিষয়কেইটা সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে অঞ্চলটোত থকা ভাৰতীয় নাবিকসকল নিৰাপদে আছে আৰু বিগত 24 ঘণ্টাত ভাৰতীয় ধবজাবাহী জাহাজ কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হোৱাৰ বাতৰি পোৱা হোৱা নাই। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে পশ্চিম পাৰস্য উপসাগৰীয় অঞ্চলত ভাৰতীয় পতাকাৰ অধীনৰ মুঠ 22খন জাহাজ আৰু 611গৰাকীৰো অধিক ভাৰতীয় নাগৰিক আছে। জাহাজ চলাচল সঞ্চালকালয়ে পৰিস্থিতি নিৰীক্ষণ কৰি আছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিছে। মন্ত্ৰালয়ে লগতে 500ৰো অধিক ভাৰতীয় নাগৰিকক নিৰাপদে ঘূৰাই অনা হৈছে বুলি প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পশ্চিম এছিয়াত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে চৰকাৰে অহৰহ কাম কৰি আছে। নাগৰিকসকলক ভ্ৰমণ, সুৰক্ষা আৰু জৰুৰীকালীন সহায় আগবঢ়াই থকা হৈছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। নতুন দিল্লীত আয়োজিত ভাৰত বিদ্যুৎ সন্মিলনৰ তৃতীয় দিনা কালি ভাৰত আফ্ৰিকা কৌশলগত সহযোগিতা বৈঠক অনুষ্ঠিত হয়। শক্তিমন্ত্ৰী মনোহৰ লালৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত শক্তি তথা নতুন আৰু নবীকৰণযোগ্য শক্তি ৰাজ্যমন্ত্ৰী শ্ৰীপদ নায়ক, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সেইনি, মানৱীৰ শক্তি আৰু খনি মন্ত্ৰী ডঃ জিন মথাংগাৰ লগতে আফ্ৰিকীয় ৰাষ্ট্ৰসমূহৰ কেইবাগৰাকীও মন্ত্ৰী আৰু উদ্যোগপতি উপস্থিত থাকে। বৈঠকত সংগঠিত আৰু ব্যৱস্থাকেন্দ্ৰিক অংশীদাৰিত্বৰ জৰিয়তে ভাৰত আৰু আফ্ৰিকাৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। উভয় পক্ষই নবীকৰণযোগ্য শক্তি সম্প্ৰসাৰণ, গ্ৰীড ব্যৱস্থাৰ বিকাশ, শক্তি মজুতকৰণ, ব্যৱস্থাৰ উন্নীতকৰণ আৰু সামৰ্থ্য বিকাশ আদি খণ্ডত সহযোগিতাৰে কাম কৰাৰ বাবে সহমত প্ৰকাশ কৰে। বৈঠকত ভাষণ দি শক্তিমন্ত্ৰী মনোহৰ লালে অৰ্থনৈতিক বিকাশ, মৰ্যাদা নিশ্চিতকৰণ, ন ন সুযোগৰ অন্বেষণ আদিৰ বাবে শক্তিখণ্ড অত্যন্ত গুৰুত্বপূৰ্ণ বুলিও উল্লেখ কৰে। অসম বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান চলাই থকাৰ লগতে মনোনয়ন দাখিল প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে। কাইলৈ মনোনয়ন দাখিলৰ অন্তিম দিন। অন্তিম দিনা অগপৰ বোকাখাট সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাকে ধৰি NDAৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। ৰাজ্যখনৰ প্ৰায় আটাইকেইখন জিলাৰ কেইবাটাও সমষ্টিত ইতিমধ্যে 116গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি মুদৈবৰীত দলীয় কৰ্মীৰ উপস্থিতিত মণ্ডল কাৰ্যালয় উদ্বোধন কৰে। এই কাৰ্যসূচীত মঙলদৈৰ বিধায়ক প্ৰশান্ত দাস, টংলাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। একেদৰে বিজেপিৰ নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাই কালি জাগীৰোডত মণ্ডল কাৰ্যালয় মুকলি কৰে। কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে কালি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ UPPLৰ দলৰ প্ৰাৰ্থী জ্যোৎস্ৰাং ব্ৰহ্ময়ো সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সময়ত BTRৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ঘনশ্যাম দাস আৰু দলৰ শীৰ্ষ নেতা দয়াল শৰণীয়া উপস্থিত থাকে। ইপিনে বিজেপিয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে কালি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি দলগাঁও সমষ্টিৰ বাবে কৃষ্ণা সাহাক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰে। আনহাতে চিচিবৰগাঁও সমষ্টিত জীৱন গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। বিজেপিয়ে কেৰালম বিধানসভা নিৰ্বাচনৰ বাবে 11গৰাকী প্ৰাৰ্থীৰ তৃতীয়খন তালিকা প্ৰকাশ কৰিছে। সেই অনুসৰি টি এন সুৰেশে কোৱালম, ভি ৰাদিছে পিৰুমাৰে, আজিমনে মাৱেলিকাৰা, বিবেক গোপনে, অৰু বিকাৰা আৰু আৰ ৰাজেশে চাওৰা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটি এই প্ৰাৰ্থীসকলৰ নাম চূড়ান্ত কৰে। 110 জনীয়া 140 জনীয়া কেৰালাম বিধানসভাৰ বাবে 9 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু 4 মে'ত ভোটগণনা কৰা হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে দক্ষ কৰ্মশক্তি সবল কৰি ভাৰতে কেৱল নিজৰ অৰ্থনৈতিক ভৱিষ্যত গঢ়ি তোলাই নহয় সমগ্ৰ বিশ্বলৈও অৰিহণা যোগাইছে বুলি মন্তব্য কৰিছে। মুম্বাইত কালি অনুষ্ঠিত ৰতন টাটা মহাৰাষ্ট্ৰ ৰাজ্যিক দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত ভাষণ দি তেওঁ এই অনুষ্ঠানক ভাৰতৰ দক্ষ মানৱ সম্পদৰ বিশ্বব্যাপী কেন্দ্ৰ হোৱাৰ বাবে এক মাইলৰ খুঁটি বুলি অভিহিত কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণ আৰু বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীক অৰিহণা যোগাবলৈ আহান জনায়। উপৰাষ্ট্ৰপতিগৰাকীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে উদীয়মান প্ৰযুক্তিৰ ন ন তথ্যৰ বিষয়ে অৱগত হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীৰাধাকৃষ্ণনৰ হৈছে প্ৰথমবাৰ মহাৰাষ্ট্ৰ ভ্ৰমণ। ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ আৰু উপ মুখ্যমন্ত্ৰী সুনেত্ৰা পাৱাৰেও এই অনুষ্ঠানত ভাষণ দিয়ে। উপৰাষ্ট্ৰপতিগৰাকীয়ে এই অনুষ্ঠানতেই মেধাৱী শিক্ষাৰ্থীসকলক সোণৰ পদক প্ৰদান কৰে আৰু 3খন ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানক সম্বৰ্ধনা জনায়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 48 ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি দিলে ইৰাণৰ শক্তিৰ প্ৰকল্পসমূহ ধবংস কৰা হ'ব বুলি সকীয়াই দিছে। শ্ৰীট্ৰাম্পে আজি পুৱা সামাজিক মাধ্যমযোগে ইৰাণক 48 ঘণ্টাৰ ভিতৰত গুৰুত্বপূৰ্ণ জলপথৰূপে চিহ্নিত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি নিদিলে নতুন আক্ৰমণৰ সন্মুখীন হ'ব লাগিব বুলি সকীয়াই দিয়ে। তেওঁ কয় যে আমেৰিকাই ইৰাণৰ শক্তি প্ৰকল্পসমূহক আক্ৰমণৰ লক্ষ্য কৰি ল'ব আৰু দেশখনৰ সবাতোকৈ বৃহৎ প্ৰকল্পটোৰ পৰাই এই আক্ৰমণৰ আৰম্ভণি কৰা হ'ব। শ্ৰীট্ৰাম্পে সামাজিক মাধ্যমৰ অন্য এটা পোষ্টত কয় যে ইৰাণে চুক্তি কৰিব বিচাৰে যদিও তেওঁ এনে চুক্তিৰ পক্ষপাতী নহয়। আমেৰিকাই নিৰ্ধাৰিত সময়ৰ কেইবাসপ্তাহ পূৰ্বেই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱা বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে মন্তব্য কৰে। তিব্বত চৰকাৰৰ নেতাসকলে চীনে নতুনকৈ গৃহীত কৰা জাতীয় একতা আৰু প্ৰগতি প্ৰসাৰ আইনক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁলোকে কৈছে যে এই আইনে তিব্বত আৰু অন্যান্য অঞ্চলসমূহত চীনৰ দমন অধিক বৃদ্ধি কৰিব। যোৱা 12 মাৰ্চত চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে কৰা স্বাক্ষৰ কৰা এই আইনখন অহা 1 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। তিব্বতৰ নেতাসকলে ইয়াক দীৰ্ঘকালীন দমনকাৰী ব্যৱস্থা বুলি অভিহিত কৰিছে যাৰ জৰিয়তে তিব্বত উদ্ঘোৰ আৰু অন্যান্য সংখ্যালঘু সংস্কৃতিসমূহৰ বাবে ভাবুকিৰ সৃষ্টি কৰিব। তেওঁলোকে এই আইনখনৰ ৰূপায়ণৰ ক্ষেত্ৰত চোকা দৃষ্টি ৰখাৰ লগতে মানৱাধিকাৰ আৰু সাংস্কৃতিক অধিকাৰৰ ক্ষেত্ৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়সমূহৰ প্ৰতি আহ্বান জনাইছে। যোৱাবাৰৰ চেম্পিয়ন অনাহত সিঙে যোৱা নিশা মুম্বাইত অনুষ্ঠিত ইণ্ডিয়ান অপেন পি এছ এ স্কোৱাশ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত সতীৰ্থ খেলুৱৈ তন্বী খান্নাক 3-1 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছে। অনাহত ফাইনেলত ইজিপ্তৰ হানা মৌতাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ছিংগলছত ভাৰতৰ বীৰ ছোট্ৰানীয়ে কালি মালয়েছিয়াৰ সঞ্জয় জিভাক 3-1 ফলাফলত পৰাভূত কৰে। বীৰ ফাইনেলত ভাৰতৰ আন এগৰাকী খেলুৱৈ অভয় সিঙৰ সন্মুখীন হ'ব। অভয় সিঙে কালি মালয়েছিয়াৰ অমিশেনৰাজ চন্দ্ৰনক 3-1 ফলাফলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আইয়ে অহা জুনত আয়াৰলেণ্ডত হ'বলগীয়া 2খনীয়া T20 ক্ৰিকেট শৃংখলাৰ বাবে ভাৰতীয় দলৰ ভ্ৰমণসূচী ঘোষণা কৰিছে। ভাৰত 26 জুনত বেলফাষ্টত প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল 28 জুনত একেটা স্থানতে অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ বাণিজ্যিক ৰন্ধন গেছৰ অতিৰিক্ত 20% আবণ্টনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। নতুন দিল্লীত আয়োজিত ভাৰত বিদ্যুৎ সন্মিলনৰ তৃতীয় দিনা কালি ভাৰত আফ্ৰিকা কৌশলগত সহযোগিতা বৈঠক অনুষ্ঠিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে 48 ঘণ্টাৰ ভিতৰত হৰমুজ প্ৰণালী পুনৰ মুকলি কৰি দিলে ইৰাণৰ শক্তি প্ৰকল্পসমূহ ধবংস কৰা হ'ব বুলি সকীয়াই দিছে। তিব্বত চৰকাৰৰ নেতৃবৰ্গই চীনে নতুনকৈ গ্ৰহণ কৰা জাতীয় একতাৰ প্ৰগতি আইনক তীব্ৰ ভাষাৰে গৰিহণা দিছে। আৰু অনাহত সিঙে ইণ্ডিয়ান অপেন পি এছ এ স্কোৱাশ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।